এয়া আকাশবাণী গুৱাহাটী বিয়লিৰ আঞ্চলিক বাতৰিৰ সৈতে মই ভাস্বতী দেৱী। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, অসমবাসীৰ বাপতিসাহোন ৰঙালী বিহুৰ প্ৰথম দিনটো আজি গৰু বিহু হিচাপে ৰাজ্যজুৰি উদযাপন, নীতিশ কুমাৰৰ পদত্যাগ, বিহাৰৰ নতুন মুখ্যমন্ত্ৰীৰূপে কাইলৈ সম্ৰাট চৌধুৰীৰ শপথ গ্ৰহণ, ভাৰতীয় সংবিধান প্ৰণেতা ডঃ বি আৰ আম্বেদকাৰৰ 136 সংখ্যক জয়ন্তী উপলক্ষে নেতাগৰাকীলৈ দেশবাসীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি চেন্নাই ছুপাৰ কিংছ কলকাতা নাইট ৰাইডাৰ্ছৰ মুখামুখি। এতিয়া শুনক বিতং বাতৰি। অসমবাসীৰ বাপতিসাহোন ৰঙালী বিহুৰ প্ৰথম দিনটো আজি গৰু বিহু হিচাপে ৰাজ্যজুৰি উদযাপন কৰা হৈছে। এই উপলক্ষে পুৱাৰে পৰা নৈৰ ঘাট আৰু খালবিলসমূহত গঁয়া ৰাইজে গোহালিৰ গৰুসমূহ নোৱাই ধুৱাই বছৰটোলৈ গোধনৰ শ্ৰীবৃদ্ধি কামনা কৰে। কাইলৈ মানুহ বিহুৰ দিনা হেঁপাহৰ বিহুৱান আগবঢ়াই প্ৰিয়জন তথা আত্মীয় স্বজনক বিহুৰ ওলগ জনোৱা হ'ব। অসমীয়া নতুন বছৰটিক আদৰাৰ বাবে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে জনসাধাৰণে প্ৰস্তুতি সম্পূৰ্ণ কৰিছে। ৰাজ্যজুৰি ঢোল পেঁপা গগনাৰ মাতত চৌদিশ মুখৰিত হৈ উঠিছে। পৰম্পৰাগত বিশ্বাসী অসমীয়াই আজি পুৱাতে গোহালিৰ গৰুকেইটাক মাহ হালধিৰে নোৱাই ধুৱাই লাও বেঙেনাৰে মালা পিন্ধাই দীঘলতী মাখিয়তীৰে কোবাই সন্ধিয়া গোধনক ন পঘাৰে বান্ধি গোহালিৰ দুৱাৰমুখত বিভিন্ন বনজ উপাদানেৰে জাক দি সেৱা যাচে। শ্ৰীভূমি জিলাৰ বৰগুল গাঁৱত পুৱাই পৰম্পৰাগতভাৱে গৰু বিহু পালন কৰা হয়। যোৰহাট, মাজুলী, শিৱসাগৰ, চৰাইদেউ, ডিব্ৰুগড়, নলবাৰী, বৰপেটা, বাক্সা আদি জিলাতো পৰম্পৰাগতভাৱে গৰু বিহু পালন কৰা হৈছে। মাজুলী জিলা সত্ৰসমূহত পৰম্পৰা ৰক্ষা কৰি আজিৰে পৰা বিহু পালন কৰা হৈছে। এই উপলক্ষে দক্ষিণপাট সত্ৰত মালা সেৱা পৰ্ব অনুষ্ঠিত হয়। বিগত বৰ্ষৰ দৰে বহাগক আদৰিবলৈ এইবাৰো সদৌ গুৱাহাটী ছাত্ৰ সন্থাই আজি জজ খেলপথাৰত মুকলি বিহুৰ আয়োজন কৰিছে। এই অনুষ্ঠানত ৰাজ্যখনলৈ সুনাম কঢ়িয়াই অনা কেইবাগৰাকীও বিশিষ্ট ব্যক্তিক সদৌ অসম ছাত্ৰ সন্থাৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয়। পাঠশালা আঞ্চলিক ছাত্ৰ সন্থাই মুকলি বিহু উদযাপনৰ সৈতে সংগতি ৰাখি কাইলৈ বিশিষ্ট শিক্ষাবিদ তথা সমাজসেৱক মনীন্দ্ৰ নাৰায়ণ গোস্বামীক পাঠশালা বঁটা প্ৰদান কৰিব। অসমীয়াৰ বাপতিসাহোন ৰঙালী বিহু উপলক্ষে ৰাজ্যজুৰি এতিয়া পাৰ ভঙা উচা। আদৰৰ ৰঙালী বিহুটি উদযাপন কৰিবলৈ অন্যান্য জনগোষ্ঠীয় লোকসকলেও পৰম্পৰাগত ৰীতি নীতিৰে ব্যাপক প্ৰস্তুতি চলাইছে। আজিৰ গৰু বিহু পালনৰ পাছত কাইলৈ বাথৌ মন্দিৰত প্ৰাৰ্থনা জনাই বড়ো ডেকাসকলে কান্ধত খাম, হাতত চিফুং, চেৰজা তুলি লৈ গঁয়াৰ ঘৰে ঘৰে গৈ বৈশাগু উৎসৱৰ গান গাব। এই উৎসৱ 7 দিন ধৰি চলিব। বাক্সা জিলাৰ গধুলি গাঁৱত কৃষক ৰাইজে কাল দিয়া নৈত গৰুক গা ধুৱাই পৰম্পৰাগত ৰীতি নীতিৰে খাম, চিফুং, চেৰজাৰ তালে তালে বৈশাগু নৃত্য কৰে। একেদৰে জিলাখনৰ সদৰ মুছলপুৰ, মহকুমা সদৰ, হালবাৰী, অঞ্চলী, জালা, চিমলা, বৰমা, হাউদৰ ভিটা, আনন্দ বজাৰ, বাঁহবাৰী আদি বিভিন্ন ঠাইত পৰম্পৰাগত ৰীতি নীতিৰে আজি গৰু বিহু উদযাপন কৰা হয়। এই সন্দৰ্ভত বাক্সাৰ আমাৰ সংবাদদাতা দামোদৰ তালুকদাৰে এনেদৰে কয়।
অসমৰ বাপতিসাহোন ৰঙালী বিহুৰ আজি গৰু বিহু দিনাখন জিলাখনৰ গধুলি গাঁৱৰ কৃষক ৰাইজে কাল দিয়া নৈলৈ আহি গৰুক গা ধুৱাই লাও খা, বেঙেনা খা, বছৰে বছৰে বাঢ়ি যা বুলি পৰম্পৰাগত ৰীতি নীতিৰে গৰুক গা ধুৱাই উঠি বড়ো জনগোষ্ঠীৰ পুৰুষ আৰু মহিলাসকলে আনন্দৰে খাম, চিফুং, চেৰজাৰ তালে তালে বৈশাগু নৃত্যত মতলে হৈ পৰে। একেদৰে বাক্সা জিলা সদৰ মুছৰপুৰ, মহকুমা সদৰ হালবাৰী, অঞ্চলী, জালা, শিমলা, বৰমা, হাউদৰভিটা, আনন্দ বজাৰ, বাঁহবাৰী, গাটি আদি বিভিন্ন ঠাইত আজি পৰম্পৰাগত ৰীতি নীতিৰে গৰু বিহু উদযাপন কৰা বাতৰি পোৱা গৈছে।
আনহাতে কোচ ৰাজবংশীসকলেও তেওঁলোকৰ জাতীয় উৎসৱ বিশ্বা উদযাপন কৰিব। শিৱসাগৰ নগৰৰ মুক্তিনাথ চাৰিআলিত ঐক্য নামৰ অন্যতম সামাজিক সাংস্কৃতিক স্বেচ্ছাসেৱী অনুষ্ঠানৰ উদ্যোগত আজি অসম ভিত্তিক কণী যুঁজ প্ৰতিযোগিতা আৰু মুকলি বিহু উদযাপন কৰা হয়। এই অনুষ্ঠানত বিহুৱা বিহুৱতীয়ে বিহু নাম পৰিৱেশন কৰি উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি কৰে। উল্লেখযোগ্য যে এই কণী যুঁজ প্ৰতিযোগিতা আৰু মুকলি বিহু উদযাপনে এইবেলি 31 বছৰত ভৰি দিছে। এই সন্দৰ্ভত অনুষ্ঠানটোৰ উদ্যোক্তা ডঃ উৎপল দত্তই আমাক এইদৰে জনায়।
আজিৰ ঐক্যৰ তৰফৰ পৰা আপোনালোকৰ জৰিয়তে আমি সমূহ অসমবাসীক পোনপ্ৰথমে আমি ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছো। আমি ঐক্যই পৰম্পৰাগতভাৱে আজি 32 বছৰ কাল আমি গৰু বিহুৰ দিনাখন এই বিহু উদযাপন কৰি আহিছো। আজি পুৱাই আমাৰ কাৰ্যসূচী হিচাপে আমি গৰু গা ধুৱালো, তাৰপিছতে আমি পতাকা উত্তোলন কৰিলো আৰু তাৰপিছতে আমি সকলোৱে সদস্য ভূপেন চৌধুৰী, নৰেন গগৈ আৰু অঞ্জলি তেওঁলোকৰ সোঁৱৰণত আমি এটা স্মৃতি চাওঁ।
ভাৰতীয় জনতা পাৰ্টিৰ নেতা সম্ৰাট চৌধুৰী এন ডি এৰ শাসিত ৰাজ্য বিহাৰৰ নতুন মুখ্যমন্ত্ৰী হ'ব। ৰাজ্যৰ বৰ্তমান মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ পদত্যাগৰ পাছতে আজি এন ডি এৰ বিধায়ক তথা বিধায়কসভাত সৰ্বসন্মতিৰূপে চৌধুৰীৰ নাম মনোনীত কৰা হয়। ইয়াৰ লগে লগে প্ৰথমবাৰৰ বাবে বিহাৰত বিজেপি দলৰ নেতা মুখ্যমন্ত্ৰী হোৱাটো নিশ্চিত হয়। কাইলৈ নতুন মুখ্যমন্ত্ৰীৰ নেতৃত্বত ৰাজ্যখনত নতুন মন্ত্ৰীসভাই শপত ল'ব। উল্লেখযোগ্য যে ৰাজ্যসভাৰ সাংসদৰূপে ইতিমধ্যে শপত লোৱা নীতিশ কুমাৰে আজি ৰাজ্যপাল অৱসৰপ্ৰাপ্ত লেফটেনেণ্ট জেনেৰেল ছৈয়দ আতা হাছনাইনৰ হাতত আনুষ্ঠানিকভাৱে পদত্যাগ পত্ৰ অৰ্পণ কৰে। বিগত দুটা দশকৰো অধিক সময় ধৰি বিহাৰৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰা নীতিশ কুমাৰে যোৱা 11 এপ্ৰিলত ৰাজ্যসভাৰ সাংসদ হিচাপে শপত গ্ৰহণ কৰিছিল। আজি তেওঁ পাটনাত অন্তিমখন কেবিনেট সভাত অংশ লয় আৰু মন্ত্ৰীসভা ভংগ হোৱাৰ কথা ব্যক্ত কৰে। ইফালে মুখ্যমন্ত্ৰী প্ৰাৰ্থীৰ নাম বাছনি কৰিবলৈ বিজেপিয়ে পৰ্যবেক্ষকৰূপে নিযুক্তি দিয়া কেন্দ্ৰীয় মন্ত্ৰী শিৱৰাজ সিং চৌহান আজি পাটনাত উপস্থিত হৈ বিধায়িনী দলৰ সভাত অংশ লয়। এই সভাতে চৌধুৰীৰ নাম নিৰ্ণয় কৰাৰ পাছত এন ডি এৰ সভাত আনুষ্ঠানিকতা সম্পন্ন কৰি ৰাজ্যপালক পত্ৰ প্ৰেৰণ কৰাৰ সিদ্ধান্ত লয়। উল্লেখযোগ্য যে 243 জনীয়া বিহাৰ বিধানসভাত 37 জনীয়া মন্ত্ৰীসভা গঠন কৰাৰ সাংবিধানিক অনুমতি আছে। ভাৰতীয় সংবিধান প্ৰণেতা ডঃ ভীমৰাও ৰামজী আম্বেদকাৰৰ আজি 136 সংখ্যক জয়ন্তী। স্বাধীনতা সংগ্ৰামী শিক্ষাবিদ, আইনবিদ আৰু সমাজ সংস্কাৰক ডঃ আম্বেদকাৰ 1891 চনৰ আজিৰ দিনটোত মধ্যপ্ৰদেশৰ এটা দলিত পৰিয়ালত জন্ম হৈছিল। তেওঁৰ জন্মদিনটো প্ৰতি বছৰে সমতা দিৱস হিচাপে উদযাপন কৰি অহা হৈছে। এই উপলক্ষে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে জনসাধাৰণক বহুমুখী ব্যক্তিত্বসম্পন্ন সমাজ সংস্কাৰকজনৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ ৰাষ্ট্ৰ নিৰ্মাণৰ ক্ষেত্ৰত আগবাঢ়ি যাবলৈ আহান জনায়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দলিত আৰু বঞ্চিতসকলৰ কাৰণে অহৰহ যুদ্ধৰত ন্যায়বীৰজনৰ আদৰ্শই ভাৰতবাসীক সদায় অনুপ্ৰাণিত কৰি যাব বুলি মন্তব্য কৰে। উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, লোকসভাৰ অধ্যক্ষ ওম বিৰলা, ৰাজ্যসভাৰ বিৰোধী দলৰ নেতা মল্লিকাৰ্জুন খাৰ্গে, কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰী তথা সাংসদে আম্বেদকাৰৰ জয়ন্তী উপলক্ষে সংসদ ভৱনৰ প্ৰেৰণাস্থলত থকা ডঃ বি আৰ আম্বেদকাৰৰ সমাধিত শ্ৰদ্ধা নিবেদন কৰে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মায়ো মহান চিন্তাবিদ, সংবিধান প্ৰণেতা আৰু সমাজ সংস্কাৰক আম্বেদকাৰৰ শ্ৰদ্ধাৰে স্মৰণ কৰিছে। ডঃ আম্বেদকাৰৰ দৰ্শনে এখন সমতাপূৰ্ণ, ন্যায়সংগত আৰু শক্তিশালী ভাৰত গঢ়াৰ দিশে জনসাধাৰণক অনুপ্ৰাণিত কৰে বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। অসম চুক্তিৰ আধাৰত প্ৰতিষ্ঠা হোৱা নুবলীকৰ শোধনাগাৰৰ সম্প্ৰসাৰণ কাৰ্যৰ প্ৰায় 82% কাম সম্পূৰ্ণ হৈছে। শোধনাগাৰ কৰ্তৃপক্ষই প্ৰকাশ কৰা অনুসৰি চলিত বছৰৰ ভিতৰতে এই কাম সম্পূৰ্ণ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে নিৰ্দেশ জাৰি কৰিছে। পূৰ্বৰ 22,514 কোটি টকাৰ পৰা শোধনাগাৰটোত ব্যয়ৰ পৰিমাণ 28,026 কোটি টকালৈ বৃদ্ধি কৰা হৈছে। ইয়াৰ ফলত শোধনাগাৰটোৰ বাৰ্ষিক উৎপাদনৰ ক্ষমতা বৃদ্ধি পাব বুলি কৰ্তৃপক্ষই প্ৰকাশ কৰিছে। জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ তদন্তৰ বাবে গঠিত ন্যায়াধীশ সৌমিত্ৰ শইকীয়াৰ তদন্ত আয়োগে 7 নং উপ কাৰাগাৰত থকা 2গৰাকী অভিযুক্ত শেখৰজ্যোতি গোস্বামী আৰু অমৃতপ্ৰভা মহন্তক কাৰাগাৰতে জেৰা কৰি জবানবন্দী লিপিবদ্ধ কৰাৰ ব্যৱস্থা কৰিছে। আয়োগৰ চানমাৰীস্থিত কাৰ্যালয়ৰ পৰা জাৰি কৰা জাননী অনুসৰি কালি এই প্ৰক্ৰিয়া আৰম্ভ হৈছে আৰু 17 এপ্ৰিল পৰ্যন্ত চলিব। ন্যায়াধীশ শইকীয়াই ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰ জৰিয়তে অভিযুক্ত দুগৰাকীৰ ভাষ্য গ্ৰহণ কৰিছে। চুবুৰীয়া অৰুণাচল প্ৰদেশৰ উপ মুখ্যমন্ত্ৰী চৌনা মেইনক ব্ৰহ্মপুত্ৰ গৌৰৱ সন্মান প্ৰদান কৰা হৈছে। নতুন দিল্লীত আয়োজিত এখন ৰাষ্ট্ৰীয় সন্মিলনত তেওঁক এই সন্মান প্ৰদান কৰা হয়। উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে এই সন্মান প্ৰদান কৰে। আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি চেন্নাই এম এ চিদাম্বৰম ষ্টেডিয়ামত চেন্নাই ছুপাৰ কিংছ কলকাতা নাইট ৰাইডাৰ্ছৰ মুখামুখি হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ পঢ়ি দিছো। অসমবাসীৰ বাপতি সাহোন ৰঙালী বিহুৰ প্ৰথম দিনটো আজি গৰু বিহু হিচাপে ৰাজ্যজুৰি উদযাপন। নীতিশ কুমাৰৰ পদত্যাগ, বিহাৰৰ নতুন মুখ্যমন্ত্ৰীৰূপে কাইলৈ সম্ৰাট চৌধুৰীৰ শপত গ্ৰহণ। ভাৰতীয় সংবিধান প্ৰণেতা ডঃ বি আৰ আম্বেদকাৰৰ 136 সংখ্যক জয়ন্তী উপলক্ষে নেতাগৰাকীলৈ দেশবাসীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি চেন্নাই ছুপাৰ কিংছ কলকাতা নাইট ৰাইডাৰ্ছৰ মুখামুখি। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। আমাৰ পৰৱৰ্তী বাতৰি শুনিবলৈ পাব বিয়লি 6 বজাত।